من يشفع شفاعة حسنة يكن له نصيب منها ومن يشفع شفاعة سيئة يكن له كفل منها وكان الله على كل شيء مقيتا
যিয়ে ভাল কামৰ বাবে সুপাৰিচ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব, আনহাতে যিয়ে বেয়া কামৰ বাবে সুপাৰিচ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। জানে চোৱা, আল্লাহ প্ৰতিটো বস্তুৰ সংৰক্ষণকাৰী।